নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈ বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতৰ নাগৰিকত্ব লাভ, চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জৰৰ চতুৰ্থ সমবায় মেলা উদ্বোধন, মন্ত্ৰী পীযুষ হাজৰিকাৰ ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পস্থলী পৰ্যবেক্ষণ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ। নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈকে বৰাকৰ দুগৰাকী ব্যক্তিয়ে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে। শ্ৰীভূমি জিলাত বাস কৰা বাংলাদেশৰ চট্টগ্ৰামৰ 40 বছৰীয়া এগৰাকী মহিলাক কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হৈছে। নাগৰিকত্ব লাভ কৰা মহিলাগৰাকীয়ে 2007 চনত চিকিৎসাৰ বাবে আহি শ্ৰীভূমিৰ এজন ব্যক্তিৰ সৈতে বিবাহপাশত আবদ্ধ হৈ স্থায়ীভাৱে থাকিবলৈ আৰম্ভ কৰিছিল। 2019 চনত কা গৃহীত হোৱাৰ পিছত নাগৰিকত্বৰ বাবে আবেদন কৰি দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ স্বীকৃতি লাভ কৰে। আনহাতে শিলচৰৰ এজন 61 বছৰীয়া ব্যক্তিয়ে কাৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জৰে আজি গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ লগতে 2047 চনৰ ভিতৰত দেশখনক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত সমবায় সমিতিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
আজ অসম কে সহকাৰিতা মন্ত্ৰালয়ে ইয়াৰ পৰা সহকাৰিতা মেলে কা আজ শুভাৰম্ভ হোৱা। ইয়াৰ 160 সেৱা সহকাৰী সমিতিৰ দ্বাৰা অনেকো উৎপাদো কি প্ৰদৰ্শনী ইয়াৰ পৰা লগাই গৈ সহকাৰিতা ক্ষেত্ৰ কা देश के विकास में बहुत बड़ा योगदान है और देश के यशस्वी प्रधानमंत्री आदरणीय मोदी जी और देश के पहले सहकारिता मंत्री आदरणीय अमित शाह जी की ये सोच है कि देश के विकास में सबसे बड़ा योगदान या देश को आत्मनिर्भर बनाने में 2047 में जब भारत दुनिया का विकसित राष्ट्र बनने की तरफ बढ़ रहा।
আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী যোগেন মোহন, কেন্দ্ৰীয় চৰকাৰৰ সমবায় বিভাগৰ জ্যেষ্ঠ বিষয়া আশীষ কুমাৰ ভূটানী, ৰাজ্য চৰকাৰৰ সমবায় বিভাগৰ সচিব অনন্তলাল জ্ঞানীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। এই মেলাৰ জৰিয়তে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমবায় সমিতিসমূহে অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ যাত্ৰা প্ৰতিফলিত হৈছে বুলি মন্ত্ৰী শ্ৰীযোগেন মোহনে মন্তব্য কৰে। উল্লেখযোগ্য যে 15 ডিচেম্বৰলৈকে চলিবলগীয়া এই মেলাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সমবায় সমিতিসমূহে অংশগ্ৰহণ কৰিছে। মেলাত হাতে বোৱা কাপোৰ, বাঁহ বেতেৰে নিৰ্মিত সামগ্ৰী, লগতে পানী মেটেকা, মৰাপাতেৰে নিৰ্মিত সামগ্ৰী, কাঁহৰ সামগ্ৰী, পৰম্পৰাগত অসমীয়া গহনা, থলুৱা খাদ্য সম্ভাৰ, টেৰাকটা সামগ্ৰীকে ধৰি বিবিধ সামগ্ৰী বিক্ৰী আৰু প্ৰদৰ্শন কৰা হৈছে। সমবায় মেলাৰ লগত সংগতি ৰাখি পৰম্পৰাগত সাজপাৰ, লোকনৃত্য, সুসজ্জিত বিপণী, সংগীত, কুইজ, তৰ্ক আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 29 ডিচেম্বৰত ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী সুকলমে আয়োজন কৰাৰ লক্ষ্যৰে আজি মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰকল্পস্থলী পৰ্যবেক্ষণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু শশীকান্ত দাসৰ সৈতে তেওঁ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামসমূহৰ অগ্ৰগতিৰ বুজ লয়। বটদ্ৰৱা থানখনক কলা, সংস্কৃতি আৰু আধ্যামিকতাৰ অন্যতম প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰ কৰাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি মন্ত্ৰী পীযুষ হাজৰিকাই উল্লেখ কৰে।
এই মাহৰ শেষৰ সপ্তাহত গৃহমন্ত্ৰী ডাঙৰীয়া গুৱাহাটী আৰু বৰদোৱালৈকে অহাৰ কথা। গৃহমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটীৰ পুলিচ কমিশ্যনাৰ অফিচ আৰু গুৱাহাটীত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন 5000 অডিটৰিয়াম যিটো তেখেতে বনাইছিলে সেইটোৰ শুভাৰম্ভণি হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰ কষ্টৰে হেঁপাহৰে বনোৱা বটদ্ৰৱা প্ৰকল্প গৃহমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ কাৰণে উন্মোচন কৰিব।
গোৱালপাৰা জিলাৰ চামগুৰি চামাগুৰি গাঁৱত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত চতুৰ্থ ৱাংগালা তথা উৰ্পদ বিল উৎসৱৰ আজি সামৰণি পৰিব। আজি নিশা ৱাংগালা নৃত্যৰ লগতে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছত এই উৎসৱৰ অন্ত পৰিব। জিলাখনৰ অন্যতম পৰ্যটনস্থলী উৰ্পদ বিলৰ সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ লগতে গাৰো জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ ৱাংগালাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে এই অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰো সম্প্ৰদায়ৰ লোকসকলে ৱাংগালা উৎসৱ পালন কৰে। প্ৰতিবছৰে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইত গাৰো জাতীয় পৰিষদৰ উদ্যোগত বিস্তৃত কাৰ্যসূচীৰে ৱাংগালা উৎসৱ পালন কৰা হয়। এইবেলিও গাৰো জাতীয় পৰিষদে জিলাখনত চতুৰ্থবাৰৰ বাবে এই উৎসৱৰ আয়োজন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। দৰং জিলাৰ ধোলাৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিত তালাচীৰ সময়ত কালি নিশা আৰক্ষীয়ে এখন বাহনৰ পৰা প্ৰায় 55 কিলোগ্ৰাম ওজনৰ ভাং জব্দ কৰে। বাহনখন ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল। বাহনখনত 11টা বেগত ভাংখিনি লুকুৱাই ৰখা হৈছিল। ঘটনা সংক্ৰান্তত আৰক্ষীয়ে ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত সৰ্বহেৰুৱা গাঁৱৰ শৰ্মা বড়ো আৰু নব্য বড়ো নামৰ দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ দেশে আজি সংসদ ভৱন আক্ৰমণ প্ৰতিহত কৰিবলৈ গৈ প্ৰাণ হেৰুওৱা সুৰক্ষা বাহিনীৰ লোক তথা এই আক্ৰমণৰ বলি হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই আক্ৰমণত প্ৰাণহুতি দিয়া সাহসী নিৰাপত্তা বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে দেশৰ জাতীয় ভাৱনাক নিজৰ কৰ্তব্যৰ জৰিয়তে অবিৰতভাৱে দিশ দেখুৱাই যোৱা এই বীৰসকলৰ সাহস আৰু ত্যাগক দেশে অভিবাদন জনাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শ্বহীদ তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি দেশ চিৰঋণী হৈ থাকিব বুলি উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ডঃ এল মুৰুগানে 2001 চনৰ আজিৰ দিনটোত হোৱা সংসদ ভৱন আক্ৰমণৰ প্ৰাণহুতি দিয়া সাহসী নিৰাপত্তা বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে শ্বহীদসকলে প্ৰদৰ্শন কৰা অদমনীয় সাহস আৰু বীৰত্ব সোঁৱৰণ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2001 চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ছোৱাত নিৰাপত্তা বিষয়াসকলে সংসদ ভৱনক সুৰক্ষা দিবলৈ কিদৰে চেষ্টা কৰিছিল সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁলোকৰ সাহস, চূড়ান্ত ত্যাগ আৰু অতুলনীয় দায়িত্বজ্ঞান দেশবাসীয়ে চিৰকালৰ মনত ৰাখিব বুলি তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কয় যে তেওঁলোকৰ বীৰত্বই সন্ত্ৰাসবাদক সকলো ধৰণেৰে নিৰ্মূল কৰাৰ বাবে জাতিটোৰ দৃঢ়তাক অধিক শক্তিশালী কৰি তোলে। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে সাহসী সেনানীসকলৰ বীৰত্বই দেশৰ গণতন্ত্ৰক সুৰক্ষা দি সাৰ্বভৌমত্ব বজাই ৰখাৰ সৰ্বোচ্চ বৰঙণি দি আহিছে বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে 2001 চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীয়ে সংসদ ভৱন আক্ৰমণ চলাইছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী তথা সংসদৰ সদস্যসকলে আজি সংসদ ভৱন চৌহদত এই আক্ৰমণৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা জনাই পুষ্পাঞ্জলি তৰ্পণ কৰিছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত আৰক্ষীৰ অপৰাধ শাখাই সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। চাইবাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটী মহানগৰীৰ কাহিলিপাৰাৰ পৰা অভিযুক্ত তালুকদাৰক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লেবৰেটৰী টেকনিচিয়ান পদত চাকৰি দিয়াৰ নামত সত্যম তালুকদাৰে বিভিন্ন লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মহিলা চিকিৎসকসকলৰ সংস্থা সঞ্জীৱনীৰ সহযোগত আজি গুৱাহাটীৰ প্ৰেছ ক্লাবত এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। মেডিচিন, ENT, চকুৰোগ, প্ৰসূতি, শিশুৰোগ, চৰ্মৰোগ, গেষ্ট্ৰলজী আদি বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকলে এই শিবিৰত স্বাস্থ্যসেৱা আগবঢ়ায়। এই স্বাস্থ্য পৰীক্ষা শিবিৰত সাংবাদিক আৰু সাংবাদিকৰ পৰিয়ালৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত জিলাখনৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ আদালতৰ চৌহদত আজি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈছে। এই আদালতৰ জৰিয়তে ফৌজদাৰী, দেৱানী, পাৰিবাৰিক, মটৰ দুৰ্ঘটনা সম্পৰ্কীয় ন্যায়াধীকৰণ, ৰাজহ সম্পৰ্কীয় গোচৰকে ধৰি ন্যায়িক আদালতত আপোচযোগ্য বিভিন্ন গোচৰৰ ব্যয়হীন খৰতকীয়া নিষ্পত্তি ব্যৱস্থা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। নাগৰিকত্ব সংশোধনী আইন কাৰ অধীনত এতিয়ালৈকে বৰাকৰ দুগৰাকী ব্যক্তিৰ ভাৰতৰ নাগৰিকত্ব লাভ। চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত কেন্দ্ৰীয় সমবায় বিভাগৰ ৰাজ্যমন্ত্ৰী কৃষণ পাল গুৰ্জৰে চতুৰ্থ সমবায় মেলা উদ্বোধন কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পস্থলী পৰ্যবেক্ষণ আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত চাকৰি দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহ কৰাৰ অভিযোগত সত্যম তালুকদাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন শুনিবলৈ পাব সন্ধিয়া 6 বজাত।